মাৰ্কা লিখা শুভবাৰ্তা 3 অধ্যায়। তাৰ পাছত যীশু পুনৰ নামঘৰত সোমাল আৰু তাৰ হাত শুকাই যোৱা ৰোগী এজন আছিল। বিশ্ৰামবাৰে সেই ব্যক্তিজনক তেওঁ সুস্থ কৰিব নে নকৰে ইয়াকে লোকসকলে চাই আছিল। আচলতে তেওঁলোকে তেওঁক অপবাদ দিবৰ বাবে কাৰণ বিচাৰি আছিল। তেতিয়া যীশুৱে এই হাত শুকাই যোৱা ৰোগীয়া মানুহজনক ক'লে, উঠা আৰু সকলোৰে মাজত থিয় হোৱা। তাৰ পাছত তেওঁ লোকসকলক সুধিলে, বিধানৰ মতে বিশ্ৰামবাৰে বেয়া কৰ্ম নে ভাল কৰ্ম কৰা উচিত, আৰু নৰবধ কৰিব পায় নে প্ৰাণ ৰক্ষা কৰিব পায়? কিন্তু তেওঁলোক মনে মনে থাকিল। তেতিয়া তেওঁলোকৰ হৃদয়ৰ কঠিনতা দেখি তেওঁ অসন্তুষ্ট হৈ খঙেৰে চাৰিওফালে চালে আৰু সেই মানুহজনক ক'লে, তোমাৰ হাতখন মেলি দিয়া। তেতিয়া তেওঁ হাতখন মেলি দিলে আৰু যীশুৱে সেই হাতখন পূৰ্বৰ সুস্থ অৱস্থালৈ আনিলে। তেতিয়া ফৰিচীসকল বাহিৰলৈ ওলাই গৈ হেৰুদিয়া মানুহসকলৰ সৈতে আলোচনা কৰিলে আৰু তেওঁক বিনষ্ট কৰিবৰ বাবে তেওঁৰ বিৰুদ্ধে মন্ত্ৰণা কৰিবলৈ ধৰিলে। অনেক মানুহ যীশুৰ পাছে পাছে যোৱা। তাৰ পাছত যীশুৱে যেতিয়া তেওঁৰ শিষ্যসকলৰ সৈতে সাগৰৰ পাৰলৈ গ'ল, তেতিয়া গালিল আৰু যিহুদিয়াৰ পৰা অহা মানুহৰ দল এটাই তেওঁক অনুসৰণ কৰিলে আৰু জেৰুচালেম, ইডোমৰ জৰ্দনৰ সিপাৰৰ পৰা, তুৰ আৰু চিডোনৰ চাৰিওফালৰ পৰা মানুহৰ এটা বৃহৎ দলে তেওঁ কৰি থকা সকলো কৰ্মৰ কথা শুনিলে আৰু তেওঁলোক ওচৰ চাপি আহিল। তেতিয়া লোকসকলৰ সমাগম অধিক হোৱা দেখি তেওঁ হেঁচা ঠেলাৰ মাজত নপৰিবৰ বাবে শিষ্যসকলক এখন নাও যুগুত ৰাখিবলৈ আজ্ঞা দিলে, কিয়নো তেওঁ অনেক লোকক সুস্থ কৰা দেখি ব্যাধিয়ে ধৰা সকলোৱে তেওঁক চুবলৈ হেঁচা ঠেলা কৰি আছিল। আৰু অহুচি আত্মাবোৰে তেওঁক যেতিয়াই দেখে তেতিয়াই তেওঁৰ আগত পৰে আৰু কান্দি কান্দি কয়, আপুনি ঈশ্বৰৰ পুত্ৰ। কিন্তু তেওঁক প্ৰকাশ নকৰিবলৈ সিহঁতক দীৰ্ঘকৈ সাৱধান কৰি দিলে। 12 জনক পাচনি পদ দিয়া। পাছে তেওঁ পৰ্বতত উঠি যিসকলক তেওঁ ইচ্ছা কৰিলে তেওঁলোকক মাতিলে আৰু তেওঁলোক তেওঁৰ ওচৰলৈ আহিল। তেতিয়া তেওঁ 12 জনক নিযুক্ত কৰিলে যিসকলক তেওঁ পাচনি নাম দিছিল, যাতে তেওঁলোক তেওঁৰ সঙে সঙে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্ৰচাৰ কৰিবলৈ পঠিয়াব পাৰে আৰু তেওঁলোকে যেন ভূত খেদাবৰ বাবে অধিকাৰো পাব পাৰে। তেওঁ যি 12 জনক নিযুক্ত কৰিলে সেইকেইজন হ'ল চিমুন, যিজনক তেওঁ পিতৰ নাম দিছিল, চিবদীয়ৰ পুতেক জাকুব আৰু জাকুবৰ ভায়েক জোহন, এই দুজনক বনেৰ গছ অৰ্থাৎ মেঘগৰ্জনৰ পুতেক নাম দিলে, আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মঠি, থুমা, আলফয়ৰ পুতেক জাকুব, থদে জাতীয়তাবাদী চিমুন আৰু তেওঁক শত্ৰুৰ হাতত শুধাই দিয়া ইস্কুৰিটীয়া যিহুদা। যীশুক নিন্দা কৰা আৰু ক্ষমা নোহোৱা পাপ। পাছত তেওঁ এটা ঘৰত সোমাল আৰু পুনৰাই তাত ইমান মানুহ গোট খালে যে তেওঁলোকে ভোজন কৰিব নোৱাৰিলে। তেওঁৰ আত্মীয়সকলে যেতিয়া এই কথা শুনিলে তেতিয়া তেওঁলোকে তেওঁক তেওঁ বলিয়া হ'ল বুলি কৈ ধৰিবলৈ ওলাই গ'ল। আৰু জেৰুচালেমৰ পৰা অহা বিধানৰ অধ্যাপকসকলে ক'লে, তেওঁৰ গাত বেলজেবুব আছে আৰু ভূতৰ সেই ৰজাৰ দ্বাৰাই তেওঁ ভূতবোৰ খেদায়। তেতিয়া যীশুৱে তেওঁলোকক ওচৰলৈ মাতি দৃষ্টান্তৰে ক'লে, ছয়তানে ছয়তানক কেনেকৈ খেদাব পাৰে? যদি কোনো ৰাজ্যৰ নিজৰ বিৰুদ্ধে নিজে ভাগ হৈ যায় তেনেহ'লে সেই ৰাজ্য এক হৈ থাকিব নোৱাৰে, আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে নিজে ভাগ হয় তেনেহ'লে সেই ঘৰ এক হৈ থাকিব নোৱাৰে। ছয়তানেও যদি নিজৰ বিৰুদ্ধে নিজে থিয় হয় তেনেহ'লে সি থাকিব নোৱাৰিব, কিন্তু তাৰ গতি অন্ত হ'ব। বলৱানজনক প্ৰথমে নাবান্ধিলে কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে, বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব পাৰিব। মই আপোনালোকক স্বৰূপকৈ কওঁ, মানুহৰ সন্তানসকলৰ সকলোবিধৰ পাপ আৰু ঈশ্বৰক নিন্দা কৰা যি নিন্দা এইবোৰ সকলোৰে ক্ষমা হয়। কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে সেইজনৰ ক্ষমা কোনো কালেই নহ'ব, সি অনন্ত পাপৰ অধিকাৰী। যীশুৱে এই কথা তেওঁলোকক ক'লে কাৰণ তেওঁলোকে কৈছিল তেওঁৰ গাত অহুচি আত্মা আছে। এনেদৰে তেওঁৰ মাক আৰু ভায়েকসকল আহি বাহিৰত থিয় হৈ তেওঁক মাতি পঠালে। তেতিয়া লোকসকল তেওঁৰ চাৰিওকাষে বহি আছিল আৰু তেওঁলোকে তেওঁক ক'লে, চাওক আপোনাৰ মা, ভাই আৰু ভনীসকলে বাহিৰত আপোনাক বিচাৰিছে। তাতে তেওঁ উত্তৰ দি তেওঁলোকক ক'লে, মোৰ আই আৰু মোৰ ভাইসকল কোন? পাছত তেওঁ চাৰিওফালে বহি থকা লোকসকলক চাই তেওঁ ক'লে, এওঁলোকলৈ চোৱা, এওঁলোকেই মোৰ আই আৰু মোৰ ভাই, কিয়নো যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে সেইজনেই মোৰ ভাই ভনী আৰু আয়ো হয়।